চিরে পবিত্র খ্যানতে উজ্জ্বলি উঠক খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তি বচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে? আশা কৰো আমাৰ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। লগতে এই বুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছে। এই বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান আপোনালোকৰ বাবেই। আপোনালোকৰ মৰম চেনেহ শুভেচ্ছাই আমাৰ সমল। আপোনালোকৰ পৰা পোৱা চিঠি পত্ৰ আমাৰ উৎসাহ উদ্দীপনাৰ উৎস। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমালৈ কেতিয়াবা চিঠি লিখিছেনে? অনুগ্ৰহ কৰি দুষাৰিমান লিখি পঠিয়াবচোন। আমাৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন প্ৰাৰ্থনাৰে আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰোঁ। হওক, হে আমাৰ স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তোমাৰ গৌৰৱ মহিমা সকলো ঠাইতে বিয়পি পৰক। এই বিশেষ সময়ত আমি প্ৰাৰ্থনাৰে তোমাৰ ওচৰ চাপিছোঁ প্ৰভু। তোমাৰ বাক্য তুমি আমাক বুজাই দিয়া, আমাৰ প্ৰতিজনৰ আগত তুমি নিজকে প্ৰকাশ কৰা, এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় শ্ৰোতা, আমি যোৱা অনুষ্ঠানত বাইবেলৰ নতুন নিয়ম খণ্ডৰ মঠিয়ে লিখা শুভবাৰ্তাৰ 19 নম্বৰ অধ্যায়ৰ পৰা চাইছিলোঁ। আজি আমি মঠিয়ে লিখা শুভবাৰ্তাৰ 20 নম্বৰ অধ্যায়ৰ পৰা আলোচনা কৰিব খুজিছোঁ। আপোনাৰ হাতত যদি নৱবিধান বাইবেল আছে, তেন্তে অনুগ্ৰহ কৰি মঠি 20 নম্বৰ অধ্যায়ৰ পৰা মেলি লওক, আৰু যদিহে নাই অনুগ্ৰহ কৰি মন দি শুনিব। এই অধ্যায়টো দ্ৰাক্ষাবাৰীৰ বনুৱাবিলাকৰ এটা দৃষ্টান্তেৰে মুকলি কৰা হৈছে। আমি এই বিষয়ে ভালদৰে এতিয়া পঢ়ি যাম। প্ৰথম পদটো পাঠ কৰি দিছোঁ, 20 নম্বৰ অধ্যায়ৰ প্ৰথম পদ। স্বৰ্গৰাজ্য এনে এজন গৃহস্থৰ নিচিনা, যিজনে নিজৰ দ্ৰাক্ষাবাৰীৰ কামত লগাবলৈ অতি ৰাতিপুৱাতে বনুৱাবিলাকক বিচাৰি ওলাই যায়। এই দৃষ্টান্তটো ইয়াৰ আগৰ অধ্যায়টোৰ সৈতে প্ৰায় ওচৰা ওচৰি সম্পৰ্ক আছে। মঠি 19 নম্বৰ অধ্যায়ৰ 30 নম্বৰ পদ অৰ্থাৎ শেষৰ পদটোত এই বুলি কৈছে, কিন্তু আগ হোৱাবিলাকৰ অনেক পাছ হ'ব আৰু পাছ হোৱাবিলাক আগ হ'ব। আকৌ এই মঠিৰ 20 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদত এনেদৰে কোৱা আছে, এইদৰে পাছ হোৱাবিলাক আগ হ'ব আৰু আগ হোৱাবিলাক পাছ হ'ব। গতিকে আমি দেখিবলৈ পাইছোঁ যে এই অধ্যায়ৰ আৰম্ভণি আৰু শেষ উভয়তে পাছৰটো আগ হয় আৰু আগৰটো পাছ হয়। ইয়াৰ চৌদিশে এবিধ বন্ধনী গঠন হয়। 2 নম্বৰ পদৰ পৰা 5 নম্বৰ পদ, পাছে তেওঁ দিনে আধুলিকৈ দিবলৈ বনুৱাবিলাকে সৈতে বন্দোবস্ত কৰি সিহঁতক তেওঁৰ দ্ৰাক্ষাবাৰীলৈ পঠিয়ালে। 9 মান বজাত তেওঁ আকৌ ওলাই গৈ বজাৰ এনেই থিয় হৈ থকা আনবিলাকক দেখি সিহঁতক ক'লে, তহঁতো মোৰ দ্ৰাক্ষাবাৰীলৈ যা আৰু যি উচিত তাক তহঁতক দিম। তেতিয়া সিহঁত গ'ল। আকৌ 12 আৰু 3 মান বজাত তেওঁ ওলাই গৈ সেই একেদৰেই কৰিলে। 12 বজাটো আছিল ভৰ দুপৰীয়া আৰু 3 বজা সময়খিনি হৈছে প্ৰায় আবেলি সময়। 6 পদৰ পৰা 16 নম্বৰ পদ, পাছে 5 মান বজাত তেওঁ ওলাই গৈ আন কিছুমানকো থিয় হৈ থকা দেখি সিহঁতক সুধিলে, তহঁতে কি কাৰণে দিনটো ইয়াত এনেই থিয় হৈ আছহক? সিহঁতে তেওঁক ক'লে, আমাক কোনেও কামত লগোৱা নাই। তাতে তেওঁ সিহঁতক ক'লে, তহঁতো মোৰ দ্ৰাক্ষাবাৰীলৈ যা। পাছে গধূলি হলত সেই বাৰীৰ গৰাকীয়ে নিজৰ ঘৰগিৰিক ক'লে, বনুৱাবিলাকক মাতি শেষৰ কেইটাৰ পৰা আৰম্ভ কৰি প্ৰথমৰ কেইটালৈকে সিহঁতক বেজ দিয়া। তাতে 5 মান বজাত লগোৱাবোৰে আহি আধুলিকৈ পালে। পাছে প্ৰথমে লগোৱাবোৰে আহি ভাবিলে আমি অধিককৈ পাম, কিন্তু সিহঁতেও আধুলিকৈহে পালে। তাকে পাই সিহঁতে গৃহস্থৰ অহিতে বোলমাত কৰি ক'লে, এই শেষৰবোৰে এঘণ্টা মাথোন কাম কৰিলে, তথাপি ৰ'দৰ তাপ আৰু দিনটোৰ ভাৰ সহন কৰা যি আমি, আমাৰে সৈতে সিহঁতক সমান কৰিলে। কিন্তু তেওঁ উত্তৰ দি সিহঁতৰ এটাক ক'লে, বোপা, মই তোৰ একো অন্যায় কৰা নাই। তই মোৰ লগত এক আধুলিকৈ বন্দোবস্ত কৰা নাইনে? তোৰখিনি তই লৈ যা। এই শেষৰটোক মৃত্যুৰ সমানেই দিবলৈ মোৰ ইচ্ছা। মোৰ নিজৰ বস্তুৰে নিজৰ ইচ্ছামতে কৰিব নাপাওঁনে? নাইবা মই হিতকাৰী দেখি তোৰ চকু পুৰিছেনে? এইদৰে পাছ হোৱাবিলাক আগ হ'ব আৰু আগহোৱাবিলাক পাছ হ'ব। এইটো এটা বিশেষ গুৰুত্বপূৰ্ণ দৃষ্টান্ত। ইয়াত প্ৰভু যীশুৱে আমাক জনাই দিছে যে আমাৰ পুৰস্কাৰ নিৰ্ণয় কৰা অৱস্থানৰ প্ৰয়োজনীয়তা বা মৰ্যাদা নাইবা যিটো পৰিচৰ্যা কৰোঁ সেইটো সময়ৰ জোখ নহয়, বৰং ঈশ্বৰে যিটো কাৰ্য সম্পাদন কৰিবলৈ আমাক দিছে সেইটো সৰু চমু নাইবা তুচ্ছ যেন হলেও ঈশ্বৰে তাৰ প্ৰতি মন নকৰি কাৰ্যটোৰ প্ৰতি আমাৰ যদি বিশ্বস্ততা থাকে, আমাৰ যদি বিশ্বাস থাকে, তাৰ ওপৰত ভিত্তি কৰিহে আমাক পুৰস্কাৰ দিব। আমাৰ এনেকুৱা লাগি থাকে যে প্ৰভুৱে কোনোবা এদিন এনে এগৰাকী মহিলাক পুৰস্কৃত কৰিব যিগৰাকী হয়তো আমাৰ মণ্ডলীৰেই সদস্য হ'ব পাৰে। তেতিয়া আমাৰ মণ্ডলীৰেই আন এগৰাকী সদস্যক যদি আমি সুধো, আপুনি তেখেতক চিনি পাইছেনে? তেতিয়া বোধকৰ তেওঁ ক'ব যে মই তেখেতৰ কথা কেতিয়াও শুনা নাই, তেখেতে গানৰ দলত কেতিয়াও গান গোৱা নাছিল, তেখেতে কেতিয়াও আমাৰ সমাজত নেতা হোৱা নাছিল, আৰু তেখেতে কেতিয়াও দেওবৰীয়া স্কুলত শিকোৱাও নাছিল। সেই মহিলাগৰাকীয়ে একোকে কৰিব নোৱাৰিছিল আৰু প্ৰভুৱে তাইক পুৰস্কৃত কৰাৰ কাৰণটো চাওকচোন। বোধ কৰোঁ আমি জানিব পাৰিম যে এই মহিলাগৰাকী হয়তো এটি ল'ৰা সন্তানৰ মাক, হয়তো বিধৱা আছিল। প্ৰচাৰকবিলাকৰ দৰে তেওঁ কেতিয়াও হাজাৰ হাজাৰ মানুহৰ আগত কথা কৈ পোৱা নাছিল, কিন্তু পূৰ্ণ বিশ্বাসেৰে নিজৰ একেটি সন্তানক ডাঙৰ দীঘল কৰিছিল আৰু সেই সন্তানটোৱে এদিন বিদেশত ঈশ্বৰৰ পৰিচৰ্যা কৰিছিল। ঈশ্বৰে বিধৱাগৰাকীক যি কাৰ্য কৰিবলৈ দিছিল সেই কাৰ্যতেই তেওঁ পূৰ্ণ বিশ্বাসী আছিল। কোনোবাই হয়তো আপত্তি কৰিব পাৰে, তেওঁতো মোতকৈ একো কঠিন কাম কৰা নাছিল, সেইটো সত্য হ'ব পাৰে, কিন্তু ঈশ্বৰে আপুনি কৰা কাৰ্যৰ হিচাপত আপোনাক পুৰস্কৃত নকৰিব। যিটো কাৰ্য কৰিবলৈ তেওঁ আপোনাক মাতিলে তাৰ প্ৰতি আপোনাৰ বাধ্যতা আৰু বিশ্বস্ততা অনুযায়ীহে তেওঁ আপোনাক পুৰস্কৃত কৰিব। প্ৰিয় শ্ৰোতা, ঈশ্বৰে আপোনাক যিটো দায়িত্ব দিছে সেইটোত আপুনি সম্পূৰ্ণ বিশ্বাসী হিচাপে কাম কৰি আছেনে? এই কথা আমি সকলোৱে চিন্তা কৰি চোৱা উচিত। 17 নম্বৰ পদ, পাছে যীশুৱে জিৰচালেমলৈ যাত্ৰা কৰোঁতে 12 জন শিষ্যক এফলীয়াকৈ নি তেওঁলোকক বাটতে ক'লে। এই অংশৰ বিশেষ ভৌগোলিক দিশটো মন কৰকচোন। যীশু আৰু তেওঁৰ শিষ্যবিলাক জৰ্দনৰ পাহাৰৰ ওপৰলৈ উঠি গৈছে আৰু তাৰ পাছত জিৰচালেম অভিমুখে ৰাওনা হৈছে, য'ত তেওঁ ক্ৰুচৰ ওপৰত হত হ'ব লাগিব। 18 আৰু 19 পদ, চোৱা, আমি জিৰচালেমলৈ যাত্ৰা কৰিছোঁ, তাতে মানুহৰ পুত্ৰক প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলৰ হাতত সোধাই দিয়া হ'ব আৰু তেওঁবিলাকে তেওঁৰ প্ৰাণদণ্ডৰ আজ্ঞা দিব আৰু বিদ্ৰোপ কৰি আৰু চাবুকেৰে কোবাই ক্ৰুচত দিবলৈ পৰজাতিৰ হাতত সোধাই দিব আৰু 3 দিনৰ দিনা তেওঁক তোলা হ'ব। আমাৰ প্ৰভুৱে অতি স্পষ্টৰূপে জনাই দিছে, এয়া 4ৰ্থবাৰ স্পষ্টৰূপে তেওঁলৈ যি যি ঘটিব লাগে তাক সম্পূৰ্ণ খোলাখুলিকৈ কৈছে। কিছুমানে অথবা অন্য শিষ্যবিলাকে ইয়াক বুজিব পৰা নাছিল। অৱশ্যে আমি এতিয়া এইটো অধ্যয়ন কৰোঁতে ইয়াক অতি স্পষ্টকৈ দেখোঁ যে জিৰচালেমলৈ গৈ হত হ'বলৈ খ্ৰীষ্টৰ স্বীকৃত অভিপ্ৰায় আছিল। তেওঁ আপোনাৰ আৰু মোৰ বাবে হত হ'বলৈ নিজে ইচ্ছা কৰি তালৈ গৈ আছিল। সেইটো এটা ভাবি চাবলগীয়া কথা। যীশুৱে নিজৰ অৱশ্যম্ভাৱী মৃত্যুৰ কথা ঘোষণা কৰাৰ সময়তে চিবদিয়ৰ 2জন পুত্ৰ জাকুব আৰু জোহনৰ মাকে যীশুক এটা অনুগ্ৰহ খুজিবলৈ আহিছিল। 20 নম্বৰ পদ, তেতিয়া চিবদিয়ৰ পুতেকহঁতৰ মাকে তেওঁৰ পুতেক 2জনক লগত লৈ তেওঁৰ ওচৰলৈ আহি প্ৰণিপাত কৰি তেওঁৰ পৰা কিবা যাচনা কৰিলে। আজিও বহুতো লোকে এনেকুৱা উদ্দেশ্যেৰেই প্ৰভু যীশুক যাচনা কৰে। 21 নম্বৰ পদ, তাতে তেওঁক ক'লে, তোমাৰ কি ইচ্ছা? তেওঁক ক'লে, আপোনাৰ ৰাজ্যত মোৰ এই 2টা পুত্ৰৰ এটাই আপোনাৰ সোঁহাতে আনটোৱে বাওঁহাতে যেন বহিবলৈ পায় এনে আজ্ঞা দিয়ক। মাকৰ বাবে এই অনুৰোধটো এটা স্বাভাৱিক কথা, কাৰণ নিজৰ সন্তানৰ বাবে তেওঁ নিশ্চয় উচ্চ অভিলাষী আছিল। 22 আৰু 23 নম্বৰ পদ, কিন্তু যীশুৱে উত্তৰ দি ক'লে, তোমালোকে কি খুজিছা তাক নাজানা, মই যি পাত্ৰত পান কৰিবলৈ উদ্যত হৈছো তোমালোকে সেই পাত্ৰত পান কৰিব পাৰানে? তেওঁলোকে তেওঁক ক'লে, পাৰো। তেওঁলোকক ক'লে, তোমালোকে মোৰ পাত্ৰত পান কৰিবা হয়, কিন্তু মোৰ সোঁহাতে আৰু বাওঁহাতে বহিবলৈ দিবলৈ মোৰ ক্ষমতা নাই। কিন্তু যিবিলাকৰ নিমিত্তে মোৰ পিতৃৰ দ্বাৰাই যুগুত কৰা হৈছে তেওঁবিলাককহে দিয়া হ'ব। এই পদ দুটা একেলগে অধ্যয়ন কৰিলে দৃশ্যটো স্পষ্ট হৈ পৰে। প্ৰিয় শ্ৰোতা, ইয়াত যি বুজোৱা হৈছে তাক কোনোপধ্যেই নেহেৰুৱাব, কাৰণ আজি খ্ৰীষ্টীয় লোকসকলৰ কাৰণে এইটো অতি দৰকাৰী কথা। আমাৰ প্ৰভুৱে তেওঁৰ সোঁহাতে আৰু বাওঁহাতে কাৰো বাবে ঠাই নাই বুলি কোৱা নাই। তেওঁ কৈছে যে তেওঁ সেই স্থানবোৰ জাকুব আৰু জোহন নাইবা আন কাকো যধে মধে নিদিয়ে, বৰং সেই ঠাইবোৰ তেওঁলোকৰ বাবেহে আছে যিসকলে নিজকে তাৰ বাবে যুগুত কৰে। এইটো খুব ভালদৰে মন কৰি চোৱা উচিত। বিচাৰি থকা বস্তুটো হৈছে স্বৰ্গ। আপুনি একো কৰিব নোৱাৰে পৰিত্ৰাণৰ বাবে, আপুনি নিজে একো যোগ দিব নোৱাৰে। খ্ৰীষ্টৰ প্ৰচুৰ অনুগ্ৰহৰ জৰিয়তে তেওঁত বিশ্বাস কৰাৰ দ্বাৰাহে আমি পৰিত্ৰাণ পাওঁ। প্ৰিয় শ্ৰোতা, যদিও স্বৰ্গত আপোনাৰ স্থান নিশ্চিত হয় প্ৰভু যীশুত বিশ্বাস কৰাৰ দ্বাৰা, কিন্তু আপোনাৰ পুৰস্কাৰ নিৰ্ভৰ কৰে আপুনি এই পৃথিৱীত তেওঁৰ হকে কি কৰি আছে তাৰ ওপৰত। সেইটো অতি জৰুৰী কথা। আপুনি নিজৰ বাবে কেনেকুৱা এখন ঠাই যুগুত কৰিছে বাৰু? ব্যক্তিগতভাৱে কৈছো, মোৰ কিন্তু খ্ৰীষ্টৰ সেই সোঁহাত বা বাওঁহাতৰ স্থানৰ বাবে কোনো অভিলাষ নাই, কিন্তু এখন ঠাইৰ বাবে মই এতিয়াও কাম কৰি আছো। আমাৰ সকলোৱে এইটো কৰিব লাগে। ফিলিপিয়া 3:14 পাচনি পৌলে এইদৰে কৈছিল, আগত থকাবোৰলৈ যত্ন কৰি খ্ৰীষ্ট যীশুত ঈশ্বৰে কৰা স্বৰ্গীয় আমন্ত্ৰণৰ বঁটাৰ অৰ্থে ঘাইলৈ লৰি গৈ আছো। আজি খ্ৰীষ্টীয় লোকসকলৰ সমস্যাটো হৈছে যে খুব কম সংখ্যকেহে কিবা এটা লাভ কৰিবলৈ যত্ন কৰে। আমি পৰিত্ৰাণক এটি বিনামূলীয়া উপহাৰ বুলি স্বীকাৰ কৰিব লাগে, কিন্তু পৰিত্ৰাণ পোৱাৰ পাছত এটা পুৰস্কাৰ পাবৰ বাবেও আমি লৰি গৈ থাকিব লাগে। 24 আন 10 এই কথা শুনি সেই দুজন ভায়েক ককায়েকলৈ কুপিত হ'ল। আপুনি জানেনে তেওঁলোক কিয় কুপিত হৈছিল? কাৰণ তেওঁলোকেও সেই সোঁহাত আৰু বাওঁহাতৰ ঠাই পাবলৈ আশা কৰিছিল। এতিয়া 25:27 পাঠ কৰি দিছো। কিন্তু যীশুৱে তেওঁলোকক ওচৰলৈ মাতি ক'লে, পৰজাতিৰ শাসনকৰ্তাসকলে তেওঁলোকৰ ওপৰত প্ৰভুত্ব কৰে আৰু ডাঙৰীয়াসকলে তেওঁলোকৰ ওপৰত ক্ষমতা চলায়, ইয়াক তোমালোকে জানা। তোমালোকৰ মাজত তেনে নহ'ব, কিন্তু যিদৰে মানুহৰ পুত্ৰই সেৱা শুশ্ৰূষা পাবলৈ নহয়, সেৱা শুশ্ৰূষা কৰিবলৈ আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল, সেইদৰে যিকোনোৱে তোমালোকৰ মাজত মহান হ'বলৈ ইচ্ছা কৰে তেওঁ তোমালোকৰ পৰিচাৰক হওক। পৰিচৰ্যা আৰু মহানতাৰ এইটো এটা নতুন পৰিচয়, আৰু এইটো তেওঁবিলাকৰ মনত স্পষ্ট হোৱা উচিত যিসকল খ্ৰীষ্টীয় পৰিচৰ্যাত জড়িত হৈ আছে। প্ৰিয় শ্ৰোতা, আপুনি যদি প্ৰভুৰ বাবে গান গাবলৈ লৈছে, তেন্তে অনুগ্ৰহ কৰি আন গায়কবিলাকৰ ওপৰত শ্ৰেষ্ঠ হ'বলৈ যত্ন নকৰিব। আপুনি যদি এজন শুভবাৰ্তা প্ৰচাৰক হ'বলৈ চেষ্টা কৰিছে, তেন্তে অন্য পৰিচৰ্যাকাৰীবিলাকক একাষৰীয়া কৰিবলৈ যত্ন নকৰিব। আপুনি যদি মণ্ডলীৰ চলাওঁতা হ'বলৈ চেষ্টা কৰিছে, তেন্তে কাৰোবাৰ হানি হোৱাকৈ একো নকৰিব। আমাৰ প্ৰভুৱে এইটো অতি স্পষ্ট কৰি দিছে যে মহান হ'বলৈ আৰু তেওঁৰ পৰিচৰ্যা কৰিবলৈ হ'লে উচ্চ স্থানৰ পৰিৱৰ্তে আমি নিম্ন স্থান ল'বলৈ হাবিয়াস কৰিব লাগে। এতিয়া যীশু আৰু তেওঁৰ শিষ্যবিলাক জিৰচালেম নগৰৰ একেবাৰে ওচৰ পাওঁতে 5 বাবে তেওঁৰ মৃত্যুযাত্ৰাৰ কথা তেওঁবিলাকক কৈছে। 28 আৰু যিকোনোৱে তোমালোকৰ মাজত শ্ৰেষ্ঠ হ'বলৈ ইচ্ছা কৰে তেওঁ তোমালোকৰ দাস হওক। এইটো এটা গুৰুত্বপূৰ্ণ পদ আৰু এইটো প্ৰতিজন খ্ৰীষ্টীয় লোকেই মনত ৰখা উচিত। এইটো আপোনাৰ হাতৰ মুঠিত থকা উচিত, কিয়নো যেতিয়াই সাক্ষ্য দিবলৈ এটি সুযোগ আহে তেতিয়াই আপুনি ক'বলৈ সমৰ্থ হ'ব যে প্ৰভু যীশুখ্ৰীষ্ট জগতলৈ কিয় আহিছিল আৰু তেওঁৰ কাৰ্য কি আছিল। 29 পাছে তেওঁলোকে জিৰিহুৰ পৰা ওলাই যাওঁতে বহু মানুহৰ এটা দল তেওঁৰ পাছে পাছে গ'ল। যীশু আৰু তেওঁৰ শিষ্যবিলাক জিৰিহুৰ পৰা জিৰচালেমলৈ গৈছে, যিটো সেই মানুহজনৰ পৰা ওলোটা ফালে আছে, যিজন জিৰচালেমৰ পৰা জিৰিহুলৈ যাওঁতে ডকাইতৰ হাতত পৰিছিল। আমি দয়ালু চমৰীয়াৰ দৃষ্টান্ত পঢ়োতে সেই মানুহজনৰ বিষয়ে পাইছিলোঁ যে এজন মানুহ জিৰচালেমৰ পৰা জিৰিহুলৈ যাওঁতে ডকাইতৰ হাতত পৰিছিল। কিন্তু আমাৰ প্ৰভু জিৰিহুৰ পৰা জিৰচালেমলৈ হত হ'বৰ নিমিত্তে ডকাইতবোৰৰ সৈতে গৈ আছে। সেইফালে আপুনি আৰু মই কেতিয়াও যাব নোৱাৰোঁ। আমি কেৱল বিশ্বাসতহে তেওঁৰ ওচৰলৈ আহিব পাৰোঁ, কিয়নো তেওঁ আমাৰ হৈ আৰু আমাৰ হকে ক্ৰুচত মৃত্যুবৰণ কৰিছিল। প্ৰসংগক্ৰমে কিছুমান লোকে ভাবে যে তেওঁৰ দুখভোগত তেওঁ নিজক ৰক্ষা কৰা নাছিল, গতিকে তেওঁ কেতিয়াও নিজৰ সুৰক্ষাৰ কথা ভবা নাছিল, আৰু সেয়ে খ্ৰীষ্টীয় লোকবিলাকেও একে পদ্ধতিকে অনুসৰণ কৰা উচিত। যেতিয়া তেওঁ জিৰচালেমত হত হ'বলৈ গৈছিল তেতিয়া তেওঁ নিজক ৰক্ষা কৰা নাছিল, কাৰণ আমিহে যদিও অপৰাধী, তেওঁ আমাৰ পাপৰ ভাৰ তুলি লৈছিল আৰু আমাৰ হকে মৰিবলৈকে তেওঁ আগবাঢ়ি গৈছিল। সেইকাৰণেই সেই সময়ত তেওঁ নিজৰ মুখ খোলা নাছিল। তেওঁ সেই সময়ত আপোনাৰ আৰু মোৰ পাপৰ শাস্তি ভুগিছিল। ত্ৰিশ নম্বৰ পদ, তাতে চোৱা, বাটৰ কাষত বহি থকা দুজন অন্ধই যীশুক সেই বাটেদি যোৱা শুনি আতাহ পাৰি ক'লে, হে প্ৰভু দায়ুদৰ সন্তান, আমাক ৰক্ষা কৰক। এই লোক দুজনক মোৰ ভাল লাগে, কোনেও তেওঁলোকক চুপ কৰি ৰাখিব পৰা নাছিল। একত্ৰিশ নম্বৰ পদ, তাতে সিহঁতে মনে মনে থাকিবলৈ লোকসমূহে সিহঁতক দাবী দিলে, কিন্তু সিহঁতে আৰু বৰকৈ আতাহ পাৰি ক'লে, হে প্ৰভু দায়ুদৰ সন্তান, আমাক দয়া কৰক। মন কৰকচোন, তেওঁলোকে তেওঁক হে প্ৰভু দায়ুদৰ সন্তান বুলি সম্পূৰ্ণ শুদ্ধ সম্বোধন কৰিছিল। তেওঁলোকে তেওঁৰ ৰাজকীয়তাক স্বীকাৰ কৰিছিল। সেই কণানীয়া তিৰোতাজনীয়ে প্ৰথমে তেওঁক দায়ুদৰ সন্তান বুলি মাতিছিল, কিন্তু প্ৰভুৱে তাইক সোঁৱৰাই দিছিল যে এইবুলি তেওঁৰ ওপৰত তাইৰ কোনো অধিকাৰ নাই। কিন্তু এই মানুহবোৰ যিহেতু যিহুদী আছিল, গতিকে তেওঁৰ ওপৰত সেই মানুহ দুজনৰ অধিকাৰ আছিল আৰু তেওঁলোকে সেই অধিকাৰেৰেই আচৰণ কৰিছিল। ৩২ আৰু ৩৩ নম্বৰ পদ, তেতিয়া যীশুৱে থমকি ৰৈ সিহঁতক মাতি সুধিলে, মই তোমালোকক কি কৰিবলৈ তোমালোকে ইচ্ছা কৰা? সিহঁতে তেওঁক ক'লে, হে প্ৰভু আমাৰ যেন চকু মুকলি হয়। এই মানুহকেইজনৰ সমস্যাটো অতি স্পষ্ট। তেন্তে প্ৰভুৱে কিয় সুধিছিল, মই তোমালোকক কি কৰিবলৈ তোমালোকে ইচ্ছা কৰা? এইবুলি প্ৰিয় শ্ৰোতা, আপুনি যেতিয়া প্ৰভু যীশুখ্ৰীষ্টৰ ওচৰলৈ আহে তেতিয়া আপোনাৰ প্ৰয়োজনটো তেওঁক আপুনি নিজ মুখেৰে ক'বই লাগিব। আপোনাৰ সকলো প্ৰয়োজন প্ৰভু যীশুৱে জানে, কিন্তু আপুনি নিজে আপোনাৰ প্ৰয়োজনটো তেওঁক ক'ব লাগিব। আপুনি যদি পৰিত্ৰাণৰ বাবে তেওঁৰ ওচৰলৈ আহিছে তেন্তে আপুনি তেওঁক ক'বই লাগিব যে আপুনি এজন পাপী আৰু তেওঁৰ পৰিত্ৰাণ আপোনাক লাগে, আৰু সেয়েই হৈছে ক্ৰুচৰ সুৰক্ষা। প্ৰত্যেকে নিজৰ নিজৰ স্বধাৰ্মিকতা আৰু সৎ কৰ্মৰ সুগন্ধলৈ আহিব পৰা হ'লে ক্ৰুচৰ ওচৰলৈ আহিবলৈ পচন্দ কৰিলেহেঁতেন। কিন্তু প্ৰিয় শ্ৰোতা, ঈশ্বৰক দিবলৈ বুলি আমাৰ একোৱেই নাই। আমি তেওঁৰ ওচৰলৈ পাপী হিচাপেহে আহিব লাগে আৰু তেওঁক আমাৰ ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰিব লাগে। অন্ধ মানুহকেইজনে তেওঁলোকৰ প্ৰয়োজনৰ সৈতে প্ৰভু যীশুৰ ওচৰলৈ আহিছিল, হে প্ৰভু আমাৰ চকু যেন মুকলি হয়, এইবুলি তেওঁলোকে অনুনয় কৰিছিল। এতিয়া আমি ৩৪ নম্বৰ পদটো পাঠ কৰি দিম। এইটো ২০ নম্বৰ অধ্যায়ৰ শেষৰ পদ আৰু ইয়াত এনেদৰে লিখা আছে, তাতে যীশুৰ মৰম লাগি সিহঁতৰ চকু চুলে আৰু তেতিয়াই সিহঁতে দেখিবলৈ পালে আৰু তেওঁৰ পাছে পাছে গ'ল। সেই লোককেইজনে প্ৰভু যীশুৰ ওচৰ চাপিছিল যাতে তেওঁলোকে দেখা পাব পাৰে, যাতে প্ৰভু যীশুৱে তেওঁলোকৰ অন্ধতা দূৰ কৰি তেওঁলোকক দৃষ্টিদান কৰিব পাৰে, আৰু তেওঁলোকে চিঞৰি চিঞৰি প্ৰভু যীশুৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁলোকৰ সেই বিশ্বাস দেখি আমাৰ প্ৰভু যীশুৱে তেওঁলোকক সুস্থ কৰিছিল, তেওঁলোকে দৃষ্টি পাইছিল, আৰু দৃষ্টি পোৱাৰ পাছত তেওঁলোক প্ৰভু যীশুৰ পাছে পাছে গৈছিল। প্ৰভু যীশু কলৈ গৈ আছে সেই কথা আমি জানো। প্ৰভু যীশু ক্ৰুচৰ ফালে আগবাঢ়ি গৈ আছিল আৰু সেই লোক দুজনো প্ৰভু যীশুৰ পাছে পাছে গৈ আছিল। প্ৰিয় শ্ৰোতা, আচলতে আত্মিকভাৱে আমি সকলো অন্ধ, কিন্তু যেতিয়া আমি প্ৰভু যীশুক বিশ্বাস কৰি আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰোঁ, আমাৰ আত্মিক চকু মুকলি হয়, কাৰণ প্ৰভু যীশুৱেহে আমাক আত্মিক দৃষ্টি দান কৰিব পাৰে। সেই কথা অনুভৱ কৰি আপুনি প্ৰভু যীশুৰ ওচৰলৈ আত্মিক দৃষ্টি বিচাৰি আহিছেনে? আপুনি বাৰু আত্মিক দৃষ্টি গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।